প্রথম পিতর অধ্যায় 4। এতেকে খ্রিস্তে মাংস দুখ ভোগ করার কারণে তোমালোকে যেন মানুহর অভিলাষর দরে আৰু কাল নিনিয়ায় ঈশ্বৰৰ ইচ্ছাৰ দৰে শৰীৰত কৰা বাহৰ অৱশিষ্ট কাল নিওৱা, এই কাৰণে নিজকো সেই একেভাৱেৰে সুসজ্জিত কৰা। কিয়নো যিজনে মাংসত দুখ ভোগ কৰিলে তেওঁ পাপৰ পৰা ক্ষান্ত হ'ল, কাৰণ লম্পট আচৰণ, অভিলাষ, সুৰাপান, ৰং ৰস, পানাৰ্থক আমোদ প্ৰমোদ আৰু ঘিনলগীয়া দেৱ পূজা এই সকলোতে চলি পৰজাতিবিলাকৰ ইচ্ছা সাধন কৰিবলৈ যি কাল অতীত হল সেয়ে যথেষ্ট। ইয়াতে তোমালোকে তেওঁবিলাকৰ লগত সেই একেই নষ্টামীৰ উপচয়লৈ ধাৱমান নোহোৱা দেখি তেওঁবিলাকে আচৰিত মানি নিন্দা কৰে। কিন্তু যিজনা জীয়া আৰু মৰাবিলাকৰ সোধ বিচাৰ কৰিবলৈ যুগুত আছে তেওঁৰ আগত তেওঁবিলাকে হিচাপ দিব লাগিব, কিয়নো এই অভিপ্ৰায়েৰে মৃতবিলাকৰ আগতো শুভবাৰ্তা প্ৰচাৰ কৰা হ'ল, যেন তেওঁবিলাকৰ মানুহবিলাকৰ অনুসাৰে মাংসত বিচাৰ কৰা হয়, কিন্তু ঈশ্বৰৰ অনুসাৰে আত্মাত জীৱিত থাকে। কিন্তু সকলোৰে শেষ ওচৰ চাপিছে, এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হোৱা, বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা, কিয়নো প্ৰেমে পাপসমূহ থাকে, ওজৰ নকৰাকৈ পৰস্পৰে অতিথি সেৱাত আসক্ত হোৱা, প্ৰতিজনে যেনেকৈ যি অনুগ্ৰহৰ বৰ পালে তেনেকৈ তাৰে ঈশ্বৰৰ বহুবিধ অনুগ্ৰহ ৰূপ ধনৰ উত্তম ভঁৰালীৰ দৰে তোমালোকে পৰস্পৰে সেৱা শুশ্ৰূষা কৰা। কোনোৱে যদি কথা কয় তেওঁ ঈশ্বৰৰ বচনসমূহৰ দৰে কওক, কোনোৱে যদি সেৱা শুশ্ৰূষা কৰে তেন্তে ঈশ্বৰে দিয়া শক্তিৰে কৰক, এইদৰে যেন সকলো বিষয়তে যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়। তেওঁৰ এই মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই হওক, আমিন। হে প্ৰিয়বিলাক, তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে সেয়ে তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি তাৰ বিষয়ে তোমালোকে আচৰিত নামানিবা, বৰং যি পৰিমাণে খ্ৰীষ্টৰ দুখ ভোগৰ সহভাগী হৈছা সেই পৰিমাণে আনন্দ কৰা, যেন তেওঁ গৌৰৱ প্ৰকাশিত হোৱা কালত তোমালোকে আনন্দেৰে উল্লাস কৰিব পাৰা। যদি খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দিত হোৱা তেন্তে তোমালোক ধন্য, কিয়নো গৌৰৱৰ আত্মা অৰ্থাৎ ঈশ্বৰৰ আত্মা তোমালোকৰ ওপৰত আছে। তোমালোকৰ মাজত কোনেও নৰবধি বা চোৰ বা কুকৰ্মকাৰী বা পৰচৰ্চাকাৰী বুলি দুখ ভোগ নকৰক, কিন্তু খ্ৰীষ্টিয়ান হোৱা কাৰণে যদি দুখ ভোগ কৰে তেন্তে তেওঁ লজ্জিত নহৈ সেই নামেৰে ঈশ্বৰক গৌৰৱান্বিত কৰক, কিয়নো ঈশ্বৰৰ গৃহত সোধ বিচাৰৰ আৰম্ভণৰ সময় হৈছে। কিন্তু যদি সেয়ে প্ৰথমতে আমাক হয় তেন্তে ঈশ্বৰৰ শুভবাৰ্তা নমনাবিলাকৰ শেষ গতি কি হব?
আৰু ধাৰ্মিক লোকেই যদি কোনো প্ৰকাৰেহে পৰিত্ৰাণ পায় তেন্তে ভক্তিহীন আৰু পাপিষ্ঠ লোকে কত মুখ দেখুৱাব?
এইকাৰণে যিবিলাকে ঈশ্বৰৰ ইচ্ছাৰ দৰে দুখ ভোগ কৰে তেওঁবিলাকে সৎকৰ্ম কৰি নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্তাৰ হাতত সমৰ্পণ কৰক।